দ্বিতীয় ৰাজাৱলী দ অধ্যায়। জেহুৱে আহাবৰ বংশধৰসকলক বধ কৰা। চমৰীয়াত আহাব ৰজাৰ সত্তৰজন বংশধৰ আছিল। জেহুৱে চমৰীয়া জিজিয়েলৰ শাসনকৰ্তাসকল, পৰিচাৰক আৰু আহাবৰ বংশধৰসকলৰ অভিভাৱকসকললৈ এই পত্ৰ লিখি পঠালে, আপোনালোকৰ প্ৰভুৰ বংশধৰসকল আপোনালোকৰ লগত আছে, আৰু ৰথ ঘোঁৰা গড়েৰে আবিদ এখন নগৰ আৰু অস্ত্ৰ শস্ত্ৰবোৰো আছে। এই হেতুকে এই পত্ৰ পোৱা মাত্ৰেই আপোনালোকৰ প্ৰভুৰ সকলোতকৈ উত্তম আৰু যোগ্য বংশধৰক বাছি লৈ আহাবৰ সিংহাসনত বহুৱাওক। তাৰ পাছত প্ৰভুৰ ৰাজবংশৰ কাৰণে যুদ্ধ কৰক। কিন্তু তেওঁলোকে অতিশয় ভয় পাই ক'লে, চাওক, দুজন ৰজাই যেতিয়া জেহুৰ আগত থিয় হ'ব নোৱাৰিলে, তেন্তে আমিনো কেনেকৈ থিয় হ'ব পাৰিম? এই হেতুকে ৰাজ পৰিয়ালৰ পৰিচাৰক, নগৰৰ শাসনকৰ্তা, পৰিচাৰকসকল আৰু আহাবৰ বংশধৰসকলক প্ৰতিপালন কৰাসকলে জেহুক এই কথা কৈ পঠালে, আমি আপোনাৰ দাস, আপুনি যি আজ্ঞা দিব আমি সেই সকলোকে কৰিম। আমি কাকো ৰজা নাপাতোঁ, আপুনি যি ভাল দেখে তাকেই কৰক। তেতিয়া জেহুৱে তেওঁলোকলৈ দ্বিতীয়বাৰ পত্ৰ লিখিলে, আপোনালোক যদি মোৰ পক্ষত থাকে আৰু মোৰ কথামতে চলে, তেন্তে আপোনালোকৰ প্ৰভুৰ বংশধৰসকলৰ মূৰ ছেদন কৰি অহাকালি এই সময়তেই জিজিয়েলত মোৰ ওচৰলৈ আহিব। আহাবৰ সেই সত্তৰজন বংশধৰ তেতিয়া নগৰৰ প্ৰধান লোকসকলৰ লগত আছিল। তেওঁলোকে তেওঁলোকক চোৱা চিতা কৰিছিল। জেহুৰ পত্ৰ পোৱাৰ পাছত সেই লোকসকলে সেই সত্তৰজনৰ সকলোকে ধৰি হত্যা কৰিলে। তাৰ পাছত পাচিত তেওঁলোকৰ মূৰবোৰ ভৰাই জিজিয়েলত জেহুৰ ওচৰলৈ পঠাই দিলে। তেতিয়া এজন লোকে আহি জেহুক ক'লে, তেওঁলোকে ৰজাৰ বংশধৰসকলৰ মূৰবোৰ লৈ আনিছে। তাতে তেওঁ ক'লে, সেইবোৰ দুটা দম কৰি নগৰৰ প্ৰৱেশদ্বাৰৰ পথত ৰাতিপুৱালৈকে ৰাখি থোৱা। পিছদিনা ৰাতিপুৱা জেহু বাহিৰলৈ ওলাই গ'ল। তেওঁ সকলো লোকৰ সন্মুখত থিয় হৈ ক'লে, আপোনালোকৰ কোনো দুখ নাই, ময়ে মোৰ প্ৰভুৰ অহিতে ষড়যন্ত্ৰ কৰি তেওঁক বধ কৰিলোঁ। কিন্তু এওঁলোক সকলোকে কোনে বধ কৰিলে? এতিয়া আপোনালোকে নিশ্চয়কৈ জানি ৰাখক, আহাবৰ বংশৰ বিৰুদ্ধে জিহুৱাই কোৱা কোনো এটি কথাও অথলে নাযাব। জিহুৱাই তেওঁ দাস এলিয়াৰ দ্বাৰাই যি কৈছিল তাক তেওঁ সিদ্ধ কৰিলে। এইদৰে জেহুৱে জিজিয়েলত থকা আহাবৰ বংশ সকলো অৱশিষ্ট লোকক, অৰ্থাৎ তেওঁৰ সকলো প্ৰধান লোকক, তেওঁ প্ৰণয়ৰ বন্ধুসকল আৰু তেওঁ পুৰোহিতসকলক বধ কৰিলে। তেওঁলোকৰ আৰু কোনোৱেই জীয়াই নাথাকিল। পাছত জেহু বাহিৰ হৈ চমৰীয়াৰ ফালে যাবলৈ ধৰিলে। বাটত তেওঁ মেৰচাগ ৰখিয়াৰ গাঁও বৈত একদৰ ওচৰ পালে। সেই ঠাইতে জিহুদাৰ ৰজা অহজিয়াৰ কেইজনমান ভায়েকৰ লগত জেহুৰ সাক্ষাৎ হ'ল। তেওঁলোকক সুধিলে, আপোনালোক কোন হয়? তেওঁলোকে ক'লে, আমি অহজিয়াৰ ভায়েক, আমি ৰাণী ইজেবলৰ সন্তানসকলক আৰু ৰাজ পৰিয়ালৰ সকলোকে মংগলবাদ কৰিবলৈ আহিছোঁ। তেতিয়া জেহুৱে তেওঁৰ লোকসকলক আজ্ঞা দিলে, এওঁলোকক জীয়াই জীয়াই ধৰা। লোকসকলে তেওঁলোকক জীৱন্তে ধৰিলে আৰু বৈত একদৰ নাদত তেওঁলোকক বধ কৰিলে। তেওঁলোক সংখ্যাত 42 আছিল। তেওঁলোকৰ মাজৰ এজনকো জীয়াই নাৰাখিলে। সেই ঠাইৰ পৰা গুচি যোৱাৰ পাছত ৰেকবৰ পুত্ৰ জিহুনাদবক জেহুৱে লগ পালে। তেওঁ জেহুক দেখা কৰিবলৈ আহিছিল। জেহুৱে তেওঁক মংগলবাদ জনাই ক'লে, মোৰ হৃদয় যেনেকৈ আপোনাৰ লগত আছে তেনেকৈ আপুনিও মোৰ পক্ষত আছেনে? জিহুনাদবে উত্তৰ দিলে, হয় আছোঁ। জেহুৱে ক'লে, যদি সেয়ে তেন্তে আপোনাৰ হাত আগবঢ়াই দিয়ক। জিহুনাদবে হাত আগবঢ়াই দিলে আৰু জেহুৱে তেওঁক ৰথত তুলি ল'লে। তেতিয়া জেহুৱে ক'লে, মোৰ লগত আহা আৰু জিহুৱাৰ কাৰণে মোৰ আগ্ৰহ কিমান তাক চোৱাহি। এইদৰে তেওঁ জিহুনাদবক নিজৰ ৰথত তুলি লৈ গ'ল। পাছত জেহু চমৰীয়ালৈ আহি আহাবৰ ৰাজবংশৰ বাকী সকলো লোকক বধ কৰিলে। জিহুৱাই এলিয়াক যি কৈছিল সেই অনুসাৰে জেহুৱে তেওঁলোকক বিনষ্ট কৰিলে। জেহুৱে বাল দেৱতাৰ পুৰোহিতসকলক বধ কৰা। তাৰ পাছত জেহুৱে সকলো লোকক গোটাই তেওঁলোকক ক'লে, আহাবে বাল দেৱতাক সামান্যভাৱে পূজা কৰিলে, কিন্তু জেহুৱে তেওঁৰ পূজা অধিক বেছিকৈ কৰিব। এতিয়া বাল দেৱতাৰ সকলো ভাববাদী, উপাসক আৰু পুৰোহিতসকলক মোৰ ওচৰলৈ মাতি আনক। চাব যেন কোনো নহাকৈ নাথাকে, কিয়নো বাল দেৱতাৰ উদ্দেশ্যে মই এক মহাবলি উৎসৰ্গ কৰিব লাগিব। কোনোবা যদি নাহে তেন্তে তেওঁ জীয়াই নাথাকিব। কিন্তু আচলতে জেহুৱে বাল দেৱতাৰ উপাসকসকলক বিনষ্ট কৰাৰ আখৰেৰে এই চলনা কৰিলে। জেহুৱে আজ্ঞা দিলে বাল দেৱতাৰ উদ্দেশ্যে এটা দিন ঠিক কৰি এক পবিত্ৰ মহাসভাৰ ঘোষণা কৰা। সেই লোকসকলে সেই কথা প্ৰচাৰ কৰিলে। জেহুৱে তেতিয়া ইজৰাইলৰ সকলো ঠাইলৈ এই বাৰ্তা পঠাই দিলে। তাতে বাল দেৱতাৰ সকলো উপাসক আহি উপস্থিত হ'ল, কোনোৱে নহাকৈ নাথাকিল। তেওঁলোক বাল দেৱতাৰ মন্দিৰত সোমোৱাৰ পাছত মন্দিৰৰ ইমূৰৰ পৰা সিমূৰলৈকে লোকেৰে ভৰি পৰিল। যেতিয়া জেহুৱে পুৰোহিতৰ পোছাক ৰক্ষকজনক ক'লে, বাল দেৱতাৰ উপাসকসকলৰ কাৰণে কাপোৰ লৈ আহা, তাতে লোকজনে তেওঁলোকৰ কাৰণে কাপোৰ উলিয়াই আনিলে। তাৰ পাছত জেহু আৰু ৰেখবৰ পুত্ৰ জিহুনাদব বাল দেৱতাৰ মন্দিৰত সোমাল। জেহুৱে বাল দেৱতাৰ উপাসকসকলক ক'লে, আপোনালোকে ভালদৰে চাওক যাতে জিহুৱাৰ দাগবোৰৰ মাজৰ কোনো আপোনালোকৰ মাজত নাথাকে, কেৱল বাল দেৱতাৰহে উপাসকসকল থাকিব। তেতিয়া তেওঁলোকে বলি আৰু হোম বলি উৎসৰ্গ কৰিবলৈ ভিতৰলৈ সোমাই গ'ল। জেহুৱে বাহিৰত থিয় হৈ থকা 80 লোকক মনোনীত কৰি এইবুলি সাৱধান কৰি ক'লে, মই তোমালোকৰ হাতত যিসকল লোকক আনি দিছোঁ তেওঁলোকৰ এজনকো যদি কোনোৱে পলাই যাবলৈ দিয়ে তেন্তে সেইজনৰ প্ৰাণৰ সলনি তেওঁৰে প্ৰাণ লোৱা হ'ব। জেহুৱে হোম বলি উৎসৰ্গৰ শেষ কৰাৰ লগে লগে ৰখীয়া আৰু সেনাপতিসকলক আজ্ঞা দিলে, তোমালোক ভিতৰলৈ সোমাই গৈ তেওঁলোকক বধ কৰা, এজনকো বাহিৰলৈ আহিব নিদিবা। তেতিয়া তেওঁলোকে তৰোৱালেৰে তেওঁলোকক বধ কৰিলে। ৰখীয়া আৰু সেনাপতিসকলে তেওঁলোকৰ শৱবোৰ বাহিৰলৈ পেলাই দি বাল দেৱতাৰ মন্দিৰৰ ভিতৰ কোঠালীলৈ গ'ল। তেওঁলোকে বাল দেৱতাৰ মন্দিৰৰ পৰা পূজাৰ শিলৰ স্তম্ভবোৰ উলিয়াই আনি পুৰি পেলালে। তাৰ পাছত তেওঁলোকে বাল দেৱতাৰ স্তম্ভ আৰু মন্দিৰটোৰ ভাঙি পেলালে আৰু তাক পায়খানা ঘৰ হিচাপে ব্যৱহাৰ কৰিলে। ই আজিলৈকে আছে। এইদৰে জেহুৱে ইজৰাইলৰ মাজৰ পৰা বাল দেৱতা আৰু ইয়াৰ পূজা অৰ্চনাক বন্ধ কৰিলে। কিন্তু নাবতৰ পুত্ৰ জাৰ্বিয়ামে ইজৰাইলৰ দ্বাৰাই যিবোৰ পাপ কাৰ্য কৰাইছিল সেইবোৰৰ পৰা তেওঁ আঁতৰি নাহিল। অৰ্থাৎ বৈতেল আৰু দানত থকা সোণৰ দামুৰি দুটাৰ পাছত চলাৰ পৰা জেহু আঁতৰ নহ'ল। জিহুৱাই জেহুক ক'লে, মোৰ দৃষ্টিত যি ন্যায় তাক কৰি তুমি ভাল কৰ্ম কৰিলা, আৰু মোৰ মনত যি আছিল সেই সকলোকে তুমি আহাবৰ বংশলৈ কৰিলা, এইকাৰণে চতুৰ্থ পুৰুষলৈকে তোমাৰ বংশ ইজৰাইলৰ সিংহাসনত বহিব। তথাপি জেহুৱে নিজৰ সকলো চিতে সৈতে ইজৰাইলৰ ঈশ্বৰ জিহুৱাৰ ব্যৱস্থা অনুসাৰে চলিবলৈ সাৱধান নহ'ল। জাৰ্বিয়ামে যিবোৰ পাপৰ দ্বাৰাই ইজৰাইলক পাপ কৰাইছিল সেইবোৰ পাপৰ পৰা তেওঁ আঁতৰ নহ'ল। সেইকালত জিহুৱাই ইজৰাইল দেশৰ সীমা সৰু কৰিবলৈ ধৰিলে। হজায়েলে ইজৰাইলৰ সীমাত ইজৰাইলীয়াসকলক পৰাজয় কৰিলে। তেওঁ জৰ্দন নদীৰ পূবফালৰ পৰা অৰ্নুন উপত্যকাৰ ওচৰত থকা অৰুয়েৰ পৰ্যন্ত সমগ্ৰ গিলিয়ত আৰু বাছান অঞ্চল জয় কৰিলে। সেই ঠাইবোৰ গাত, ৰুবেন আৰু মনচি ফৈদৰ অঞ্চল আছিল। জেহুৰ অন্যান্য সকলো বৃত্তান্ত, তেওঁৰ সকলো কৰ্ম আৰু পৰাক্ৰমৰ কথা জানো। ইজৰাইলৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত লিখা নাই। পাছত জেহু তেওঁ পূৰ্বপুৰুষসকলৰ সৈতে নিদ্ৰিত হ'ল আৰু লোকসকলে তেওঁক চমৰীয়াত মৈদাম দিলে। তেওঁৰ ঠাইত তেওঁৰ পুত্ৰ জিহুৱাহচ ৰজা হ'ল। জেহুৱে চমৰীয়াত ইজৰাইলৰ ওপৰত 28 বছৰ ৰাজত্ব কৰিছিল।